গাউলি আলোরা সিধা সিধি কথা ভাত দুটা মান বেশি খাং ওমরে মইনা হাঁহি নিদিবি দে গাউলি আলোরা সিধা সিধি কথা ভাত দুটা মান বেশি খাং ওমরে মইনা হাঁহি নিদিবি দে খসাই লাংফাং নেজানু খোলা খুলি কথা তোক মনতে ভালে পাং বুঝি পালে মইনা মম কন দিবি দে কেতিয়াবা ওলাই দিম গৈ তহঁতৰে ঘৰতে খিৰিকী ফাকেৰে দেখি মোক নঙলা মুখতে দুৱাৰতে দাং নলগাবি এল আই চি এজেণ্ট বুলি মইনা এল আই চি এজেণ্ট বুলি এল আই চি এজেণ্ট বুলি মইনা এল আই চি এজেণ্ট বুলি মেট্ৰিক পাছ কৰিলো মৰমী প্ৰথম বিভাগ কলেজে দিলো জাননে নাই টকাৰে অভাৱ এম এল এ মন্ত্ৰী ডাঙৰ মানুহ কোনো নাই হাত শিকা থুকুলি নিমিলে একো ফুটা কপাল আহ যদি আহিবি জীৱন লগৰী হবলে টেনশ্যন নলবি দেহা নাৰাখো দুখতে চাকৰি বাকৰি নহ'লেও খুৱাম এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি ঐ আমাৰ ঘৰত অ মৰমী ডাইনিং টেবুল নাই পিৰাত বহি জোহালতে ভাত খাং সদায় আমাৰ ঘৰত টাইলছ লগোৱা পকা বাথৰুম নাই বাঁহৰ চকুৱা আৰু লুকাই গা ধুওঁতেই যায় আহ যদি আহিবি জীৱন লগৰী হবলে টেনশ্যন নলবি দেহা নাৰাখো দুখতে চাকৰি বাকৰি নহ'লেও খুৱাম এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি